السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين، والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين، أما بعد. শ্রোতা মণ্ডলী, আজিৰ এই পৰ্বত আমি আলোচনা কৰিম জুলহিজ্জা মাহৰ প্ৰথম 10 দিনৰ ফজিলত আৰু আমল। সকলো ধৰণৰ প্ৰশংসা কেৱলমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ বাবে, আৰু দৰুদ ও ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবীসকলৰ প্ৰতি। শ্ৰোতামণ্ডলী, আল্লাহ তাআলা অতি দয়ালু, সেয়ে তেওঁ নিজ বান্দাসকলক তৌবাৰ সুযোগ দি ভাল পায়। তেওঁ বিচাৰে বান্দাসকলে ইবাদতৰ মাধ্যমত তেওঁৰ নৈকট্য লাভ কৰক। এই উদ্দেশ্যে তেওঁ আমাৰ বাবে বছৰত কিছুমান বৰকতময় আৰু কল্যাণবাহী দিন ধাৰ্য কৰিছে, যাতে আমলৰ স্বাব বৃদ্ধি কৰা হয়। আমি পৰীক্ষাৰ দিনবোৰত সৰ্বোচ্চ চেষ্টা চলাওঁ, যাতে সবাতোকৈ ভাল ফলাফল অৰ্জন কৰিব পাৰোঁ। তেন্তে কিয় আখিৰাতৰ বাবে এই পৰীক্ষাৰ দিনবোৰত সৰ্বাধিক প্ৰচেষ্টা ব্যয় নকৰিম? এই দিনবোৰত আমল কৰা বছৰৰ আন আন দিনৰ তুলনাত বহুগুণে বেছি নেকি আৰু কল্যাণ কঢ়িয়াই আনে। এনে দিনবোৰৰ মাজত উল্লেখযোগ্য জুলহিজ্জা মাহৰ এই প্ৰথম 10 দিন। এই দিনবোৰক ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। এই দিনবোৰত আমল কৰাৰ প্ৰতি তেওঁ সবিশেষ উদ্বুদ্ধ কৰিছে। এই দিনবোৰৰ শ্ৰেষ্ঠত্ব প্ৰমাণস্বৰূপে কেৱল এইটোৱে যথেষ্ট যে আল্লাহ তাআলাই ইয়াৰ শপত লৈছে। আহক এতিয়া আমি আলোচনা কৰিম কোন আমলৰ জৰিয়তে আমি জুলহিজ্জা মাহক স্বাগতম জনাম। প্ৰতিজন মুছলিমেই ইবাদতৰ মাহবোৰক সুন্দৰ প্ৰস্তুতিৰ জৰিয়তে স্বাগতম জনোৱা উচিত। জুলহিজ্জা মাহক আমি এতিয়া উল্লেখ কৰিম কিছুমান এনেকুৱা আমল যিবোৰৰ দ্বাৰা আমি এই মাহক স্বাগতম জনাব পাৰি। 1. একনিষ্ঠভাৱে তৌবা কৰা। তৌবা অৰ্থ প্ৰত্যাৱৰ্তন কৰা বা উভতি অহা। যিবোৰ কথা আৰু কাম আল্লাহ ৰাব্বুল আলমিনে অপচন্দ কৰে সেইবোৰ কাম বৰ্জন কৰি যিবোৰ কথা আৰু কাম তেওঁ পচন্দ কৰে তাৰ ফালে উভতি অহা। লগতে অতীতত এই ধৰণৰ কামত লিপ্ত হোৱাৰ বাবে অন্তৰৰ পৰা অনুতাপ আৰু অনুশোচনা ব্যক্ত কৰা। জুলহিজ্জাৰ শুভ আগমনৰ আগতেই আটাইতকৈ বেছি তৌবা আৰু সকলো ধৰণৰ গুণাহৰ পৰা উভতি অহাৰ প্ৰতি গুৰুত্ব দিয়া দৰকাৰ। সাৰ্থক তৌবা সেইটোৱেই যাৰ মাজত 3 বৈশিষ্ট্য আছে। 1. হৈছে গুণাটো সম্পূৰ্ণভাৱে বৰ্জন কৰা। 2. হৈছে গুণাহৰ বাবে অনুতপ্ত হোৱা। আৰু 3. হৈছে এই গুণাটো ভৱিষ্যতত নকৰাৰ সংকল্প কৰা। বাস্তৱতে এইটোৱেই এটা তৌবাৰ সুবৰ্ণ সময়। দয়াময় আল্লাহে এই সময় বেছি বেছি তৌবাৰ তৌফিক দিয়ে আৰু অধিক পৰিমাণে বান্দাৰ তৌবা কবুল কৰে। যেনে আল্লাহ তাআলাই কৈছে, ফাআম্মা মান তাবা ওয়া আমানা ওয়া আমিলা সালিহান ফাআসা আন ইয়াকুনা মিনাল মুফলিহিন। যিয়ে তৌবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব। সূৰা কাছাছ আয়াত নম্বৰ 67। আল্লাহ তাআলাই আৰু কৈছে, কুল ইয়া ইবাদিয়াল্লাযীনা আসরাফু আলা আনফুসিহিম লা তাকনাতু মির রাহমাতিল্লাহ ইন্নাল্লাহা ইগফিরুয যুনুবা জামিআ ইন্নাহু হুয়াল গফুরুর রহিম। কোৱা, হে মোৰ বান্দাসকল, যিহঁতে নিজৰ ওপৰত অন্যায় কৰিছা, তোমালোকে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ'বা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ ক্ষমাশীল পৰম দয়ালু। সূৰা জুমাৰ আয়াত নম্বৰ 53। 2. এই সুবৰ্ণ সুযোগক সদ্ব্যৱহাৰ কৰিবলৈ দৃঢ় সংকল্প কৰা। সকলোৰে উচিত এই দিনবোৰক পুণ্যময় কাম আৰু কথাৰে অতিবাহিত কৰা। যি ব্যক্তি কোনো কামৰ সংকল্প কৰে, আল্লাহে তাক সহায় কৰে, তাৰ বাবে সহায়কাৰী উপায় আৰু উপকৰণ প্ৰস্তুত কৰি দিয়ে। যিয়ে আল্লাহৰ লগত সত্যবাদিতা দেখায়, আল্লাহে তাক সততা আৰু সফলতাৰে ভূষিত কৰে। যেনে আল্লাহ তাআলাই কৈছে, ৱাল্লাযীনা জাহাদু ফীনা লানাহদিয়ান্নাহুম সুবুলানা ওয়া ইন্নাল্লাহা লামাআল মুহসিনিন। আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, সিহঁতক আমি অৱশ্যেই আমাৰ পথত পৰিচালিত কৰিম। আৰু নিশ্চয় আল্লাহ সৎকৰ্মশীল সকলৰ লগত আছে। সূৰা আনকাবুত আয়াত নম্বৰ 69। 3. গুণাহৰ পৰা দূৰত্ব অৱলম্বন কৰা। সৎকৰ্মৰ দ্বাৰা যেনে আল্লাহৰ নৈকট্য অৰ্জন কৰা হয়, ঠিক তেনেকৈ গুণাহৰ দ্বাৰা আল্লাহৰ পৰা, আল্লাহৰ ৰহমত আৰু কৰুণাৰ পৰা দূৰত্ব সৃষ্টি হয়। মানুহে কেতিয়াবা তাৰ নিজৰ অপৰাধৰ কাৰণে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়, সেয়ে যদি আমি অপরাধ মার্জনা আৰু জাহান্নামৰ পৰা মুক্তিৰ প্ৰত্যাশী হওঁ তেনেহ'লে এই দিনবোৰত আৰু ইয়াৰ শিক্ষাৰ ওপৰত আমল কৰি বছৰৰ আন আন দিনবোৰত গুণা পৰিত্যাগ কৰিব লাগিব। কোনোবাই যেতিয়া অৱগত হয় যে তাৰ বাবে ডাঙৰ উপহাৰ এটা অপেক্ষা কৰি আছে তেতিয়া তাৰ বাবে যিকোনো কষ্ট সহ্য কৰা সহজ হৈ পৰে। এতেকে সেই মুছলিম ভাই, আপুনি এই দিনবোৰক যথাযথভাৱে কামত লগাবলৈ সচেষ্ট হওঁ। সময় গুচি যোৱাৰ পিছত অনুতাপ কৰিব নিবিচাৰিলে জুলহিজ্জামাহৰ এই 10 দিনত অথবা জুলহিজ্জামাহ অহাৰ আগতেই ইয়াত অৰ্জন কৰিবলৈ প্ৰস্তুতি লওঁ। জুলহিজ্জামাহৰ প্ৰথম 10 দিনৰ ফজিলত এতিয়া আমি আলোচনা কৰিম এই বিষয়ে। 1 নম্বৰ, আল্লাহ তালাই ইয়াৰ শপত লৈছে। যেনে আল্লাহ তালা যেতিয়া কোনো বস্তুৰ শপত লয় তেতিয়া ই কেৱল সেই বস্তুৰ শ্ৰেষ্ঠত্ব আৰু মৰ্যাদা প্ৰমাণ কৰে, কাৰণ মহান সত্তা কেৱল মহাগুৰুত্বপূৰ্ণ বিষয়ৰেই শপত লয়। যেনে আল্লাহ তালাই কৈছে, ৱাল ফাজৰ ৱা লায়ালিন আশৰ, ফজৰৰ শপত আৰু শপত 10 ৰাতিৰ, সূৰা ফজৰ আয়াত নম্বৰ 1-2। উক্ত আয়াতত 10 ৰাতিৰ শপত বুলি জুলহিজ্জামাহৰ 10 ৰাতিৰ প্ৰতি ইংগিত কৰা হৈছে। এইটোৱেই তফচিৰবিদসকলৰ সৰ্বসন্মতি মত। ইবনে কাছিৰ ৰহিমাহুল্লাহই কৈছে এইটোৱেই সঠিক মত। 2 নম্বৰ, এইবোৰেই সেই দিন য'ত আল্লাহে তেওঁৰ জিকিৰৰ প্ৰৱৰ্তন কৰিছে। আল্লাহ তালাই কৈছে, লিয়াশহাদু মানাফিআলহুম ওয়াযকুৰুস্মাল্লাহি ফি আইয়ামিন মা'লুমাত আলা মা ৰাযাকাহুম মিন বাহীমাতিল আনআম, যাতে সিহঁতে নিজ কল্যাণৰ স্থানসমূহত উপস্থিত হ'ব পাৰে আৰু তেওঁ সিহঁতক চতুষ্পদ জন্তুৰ পৰা যি জীৱিকা প্ৰদান কৰিছে তাৰ ওপৰত নিৰ্দিষ্ট দিনসমূহত আল্লাহৰ নাম স্মৰণ কৰিব পাৰে, সূৰা আল হাজ আয়াত নম্বৰ 28। জুমহুৰ উলামাৰ মতে এই আয়াতত নিৰ্দিষ্ট দিনসমূহ জুলহিজ্জা মাহৰ প্ৰথম 10 দিনক বুজোৱা হৈছে। এইটোৱে ইবনে উমৰ ৰাজিয়াল্লাহু তাআলা আনহু আৰু ইবনে আব্বাছ ৰাজিয়াল্লাহু তাআলা আনহুমৰ মত। 3 নম্বৰ, ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে এই দিনবোৰক শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। জুলহিজ্জাৰ এই দিনবোৰক ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। যেনে জাবিৰ ৰাজিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, নবী কৰিম ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, আফদল আয়ামিদ দুনিয়া আয়ামুল আশর, ইয়ানি আশরা দিল হিজ্জা, কিলা ওয়ালা মিসলুহুন্না ফি সাবিলিল্লাহ, ক্বাল ওয়ালা মিসলুহুন্না ফি সাবিলিল্লাহ ইল্লা রাজুলুন উফিরা ওয়াজহুহু ফিত তুরাব। পৃথিবীর দিনবোৰৰ মাজত সৰ্বশ্ৰেষ্ঠ দিনসমূহ হৈছে আয়ামুল আশর, অর্থাৎ জুলহিজ্জাৰ প্ৰথম 10 দিন। কোৱা হ'ল, আল্লাহৰ পথত জিহাদ কৰাও ইয়াতকৈ উত্তম নহয়নে? তেওঁ ক'লে, আল্লাহৰ পথত জিহাদ কৰাটো ইয়াতকৈ উত্তম দিন নাই। হয়, কেৱল সেই ব্যক্তি যিয়ে জিহাদত তাৰ মুখমণ্ডল মাটিত মিহলাই দিছে, মুসনাদে বাজ্জাৰ হাদিছ নম্বৰ 1128 আৰু মুসনাদে আবি ইয়ালা হাদিছ নম্বৰ 2090। 4 নম্বৰ, এই দিনবোৰৰ মাজত আছে আৰাফাৰ দিন। আৰাফাৰ দিন হৈছে হজৰ দিন। এইটো ক্ষমা আৰু মাগফিৰাতৰ দিন, জাহান্নামৰ পৰা মুক্তি আৰু নাজাতৰ দিন। জুলহিজ্জাৰ এই দশকত যদি ফজিলতৰ আন কোনো বস্তু নাথাকিলেহেঁতেন তেন্তে এই দিৱসটোৱেই ইয়াৰ মৰ্যাদাৰ বাবে যথেষ্ট হ'লেহেঁতেন। এই দিনৰ ফজিলত সম্পৰ্কে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, আল হাজ্জু আৰাফা, আৰাফা দিৱসেই হৈছে হজ, তিৰমিজি নাসাই। 5 নম্বৰ, ইয়াত আছে কুৰবানীৰ দিন। কোনো আলিমৰ মতে কুৰবানীৰ দিনটো হৈছে বছৰৰ সৰ্বশ্ৰেষ্ঠ দিন। ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, আফদলুল আইয়ামি ইনদাল্লাহি ইয়াউমুন নাহর সুম্মা ইয়াউমুল কর ইস্তাকিরু ফিহি নাস, আল্লাহৰ ওচৰত সৰ্বাধিক মৰ্যাদাপূৰ্ণ দিন হৈছে কুৰবানীৰ দিন, তাৰপিছত স্থিৰতাৰ দিন, অৰ্থাৎ কুৰবানীৰ পৰৱৰ্তী দিন, কাৰণ যিদিনা মানুহে কুৰবানী ইত্যাদিৰ দায়িত্ব পালন শেষ কৰি সুস্থিৰ হয়, নাসাই ইবনে খুজাইমা। 6 নম্বৰ, এই দিনবোৰতেই মৌলিক ইবাদতসমূহৰ সমাৱেশ ঘটে। হাফিজ ইবনে হাজাৰ ৰহিমাহুল্লাহ তেখেতৰ ফাতহুল বাৰী গ্ৰন্থত লিখিছে, ৱাল্লাযী ইয়াযহাৰু আন্না আছ-ছাবাব ফী ইমতিয়াযি আশৰি যিল-হিজ্জা লিমাকানি ইজতিমাঈ উম্মাহাতিল ইবাদা ফীহি ওয়া হিয়া আছ-ছালা ওয়াছ-ছিয়াম ওয়াছ-ছাদাকা ওয়াল-হজ ওয়া লা তাতী যালিকা ফী গায়রি। দুনিজ্জা দহকৰ বৈশিষ্ট্যৰ কাৰণ যিটো প্ৰতীয়মান হয় সেয়া হৈছে ইয়াত সকলো মৌলিক ইবাদতৰ সন্নিৱেশ ঘটে, যেনে চালা, চিয়াম, চদকা, হজ ইত্যাদি আন কোনো দিনত ইমানখিনি ইবাদতৰ সমাৱেশ নঘটে। ফাতহুল বাৰী জিল নম্বৰ 2 অৰ্থাৎ খণ্ড নম্বৰ 2 406। জুলহিজ্জাৰ প্ৰথম দহকত নেক আমলৰ ফজিলত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, মা মিন আইয়ামিল আমালু ছালিহ ফীহা আহাব্বু ইলা আল্লাহি মিন হাযিহিল আইয়াম ইয়ানি আইয়ামাল আশর। ক্বালু ইয়া রাসূলুল্লাহ ওয়ালাল জিহাদ ফী সাবীলিল্লাহ? ক্বাল ওয়ালাল জিহাদ ফী সাবীলিল্লাহ ইল্লা রাজুলুন খারাজা বিনাফসিহি ওয়া মালিহি ফালাম ইয়ারজি' মিন যালিকা বিশাই। এনে কোনো দিন নাই যাৰ আমল জুলহিজ্জা মাহৰ এই দহ দিনৰ আমলতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয়। চাহাবে কেৰাম ৰাদিয়াল্লাহু আলাইহিম আজমাইন ক'লে, হে আল্লাহৰ ৰাসূল, আল্লাহৰ পথত জিহাদ কৰাও নহয়? ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে ক'লে, আল্লাহৰ পথত জিহাদ কৰাও নহয়, কিন্তু যি ব্যক্তি তাৰ জান মাল লৈ আল্লাহৰ পথত যুদ্ধত ওলালে আৰু সি তাৰ একোৱে লৈ উভতি আহিব নোৱাৰিলে তাৰ কথা সুকীয়া। বুখাৰী হাদিছ নম্বৰ 959। আব্দুল্লাহ ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, মা মিন আইয়ামিন আ'যামু ইনদাল্লাহি ওয়ালা আমালু ফীহিন্না আহাব্বু ইলা আল্লাহি মিন হাযিহিল আইয়াম ফাআকছিরু ফীহা মিন আত-তাহলিল ওয়াত-তাকবীর ওয়াত-তাহমীদ ইয়ানি আইয়ামুল আশর। এই দহ দিনত নেক আমল কৰাতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয় আৰু মহান কোনো আমল নাই। গতিকে তোমালোকে এই সময়ত তাহলিল অৰ্থাৎ লা ইলাহা ইল্লাল্লাহ, তাকবীৰ অৰ্থাৎ আল্লাহু আকবাৰ আৰু তাহমীদ অৰ্থাৎ আলহামদুলিল্লাহ বেছি বেছি পাঠ কৰা। মুসনাদে আহমদ হাদিছ নম্বৰ 132, বাইহাকী শোহাবুল ইমান 3474, মুসনাদে আবি আৱানা 3024। আন এক বৰ্ণনাত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, মা মিন আইয়ামিন আফদল ইনদাল্লাহি মিন আইয়ামি আশর যিল হিজ্জা? ক্বালু ইয়া রাসূলুল্লাহ ওয়ালা মিছলুহা ফী সাবীলিল্লাহ? ক্বাল ইল্লা মান আফরা ওয়াজহাহু ফী তুরাব। জুলহিজ্জাৰ প্ৰথম দহ দিনৰ নিচিনা আল্লাহৰ ওচৰত উত্তম আন কোনো দিন নাই। চাহাবীসকলে প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাসূল ছাল্লাল্লাহু আলাইহি ছাল্লাম, আল্লাহৰ পথত জিহাদ কৰাটো ইয়াতকৈ উত্তম দিন নাইনে? তেখেতে ক'লে, হয়, কেৱল সেই ব্যক্তি যিয়ে জিহাদত তাৰ চেহেৰাক মাটিত মিহলাই দিছে। চহী আত-তাৰগীব আত-তাৰহীব। এই হাদিছবোৰৰ তাৎপৰ্য হ'ল, বছৰত যিমানবোৰ মৰ্যাদাপূৰ্ণ দিন আছে তাৰ মাজত এই দহ দিনৰ প্ৰতিটো দিনেই সৰ্বোত্তম। ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে এই দিনসমূহত নেক আমল কৰাৰ বাবে তেওঁৰ উম্মতক উৎসাহিত কৰিছে। তেখেতৰ এই উৎসাহ প্ৰদান এই সময়ৰ ফজিলত প্ৰমাণ কৰে। ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে এই দিনবোৰত বেছি বেছি তাহলিল আৰু তাকবীৰ পাঠ কৰিবলৈ নিৰ্দেশ দিছে, যেনে ওপৰত ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা বৰ্ণিত হাদিছত উল্লেখ কৰা হৈছে। ইবনে ৰাজাব ৰাহিমাহুল্লাহে কৈছে, উপৰোক্ত হাদিছসমূহৰ পৰা বুজা যায় যে নেক আমলৰ মৌচুম হিচাপে জুলহিজ্জা মাহৰ প্ৰথম দহক হৈছে সৰ্বোত্তম। এই দিৱসবোৰত সম্পাদিত কৰা নেক আমল আল্লাহৰ ওচৰত অধিক প্ৰিয়। হাদিছৰ কোনো কোনো বৰ্ণনাত আহাব্বু অৰ্থাৎ সৰ্বাধিক প্ৰিয় শব্দ আহিছে, কোনো কোনো বৰ্ণনাত আহিছে আফজালু অৰ্থাৎ সৰ্বোত্তম শব্দ ব্যৱহাৰ হৈছে। এতেকে এই সময়ত নেক আমল কৰা বছৰৰ আন যিকোনো সময়ত নেক আমল কৰাতকৈ বেছি মৰ্যাদা আৰু ফজিলতপূৰ্ণ। এইবাবে উম্মতৰ অগ্ৰৱৰ্তী পুণ্যৱান মুছলিমসকলে এই সময়বোৰত অধিক হাৰত ইবাদত মনোনিৱেশ কৰিছিল, যেনে আবু সিমান নাহদিয়ে কৈছে, তেওঁলোকে অৰ্থাৎ চালাফসকলে অৰ্থাৎ পূৰ্বপুৰুষসকলে তিনিটা দশকক বহুতো মৰ্যাদাবান বুলি ভাবিছিল, ৰমজান মাহৰ শেষ দশক, জুলহিজ্জাৰ প্ৰথম দশক আৰু মুহৰম মাহৰ প্ৰথম দশক। এই দহ দিনত যিবোৰ আমল বেছি বেছি কৰা উচিত সেয়া হৈছে, এক নম্বৰ হজ আৰু উমৰা সম্পাদন কৰা। এই দুটা হৈছে এই দশকৰ সৰ্বশ্ৰেষ্ঠ আমল। যিসকলে এই দিনত হজ আদায় কৰাৰ সুযোগ পাইছে তেওঁলোকে যে বহু ভাগ্যৱান তাত কোনো সন্দেহ নাই। আল্লাহে যাক তেওঁৰ নিৰ্দেশিত আৰু ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে প্ৰদৰ্শিত পন্থাত হজ বা উমৰা কৰাৰ তৌফিক প্ৰদান কৰিছে, তাৰ পুৰস্কাৰ কেৱল জান্নাত। কাৰণ ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, আল উমৰাতু ইলাল উমৰাতি কাফাৰাতুন লিমা বাইনহুমা ওয়াল হজ্জুল মাবৰুৰু লাইসা লাহু জাযাউন ইল্লাল জান্না। এটা উমৰাৰ পৰা আন এটা উমৰা ইয়াৰ মাজৰ গুণাহৰ কাফাৰা, আৰু মাবৰুৰ হজৰ প্ৰতিদান কেৱল মাত্ৰ জান্নাত। বুখাৰী হাদিছ নম্বৰ 1773। আৰু মাবৰুৰ হজ এই সেইটো যিটো পৰিপূৰ্ণভাৱে সম্পাদিত হয় ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে প্ৰদৰ্শিত পন্থাত, য'ত নাই কোনো ৰিয়া বা লোকক দেখুওৱা অথবা সুমা বা মানুহৰ প্ৰশংসা অৰ্জনৰ মানসিকতা, আৰু কোনো অশ্লীলতা বা পাপাচাৰৰ স্পৰ্শও নাই, যাক পৰিৱেষ্টন কৰে নেক কাম আৰু পুণ্যময় আমল। 2 নম্বৰ, চিয়াম পালন কৰা। মুছলমানৰ বাবে উচিত হ'ব জুলহিজ্জা মাহৰ এই মুবাৰক দিনবোৰত যিমান বেছি সম্ভৱ চিয়াম পালন কৰা। চৌম আল্লাহৰ অতি প্ৰিয় আমল। হাদিছে কুদ্সিত চিয়ামক আল্লাহে নিজৰ লগত সম্পৃক্ত কৰিছে। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, قال الله تبارك وتعالى كل عمل ابن آدم له إلا الصيام فإنه لي وأنا أجزي به والصيام جنة. الله কইছে সিয়ামৰ বাহিৰে আৰু সন্তানৰ প্ৰতিটো কাম তাৰ নিজৰ বাবে, কাৰণ সিয়াম মোৰ বাবে, গতিকে ময়ে ইয়াৰ প্ৰতিদান দিম। সিয়াম ঢালস্বৰূপ। বুখাৰী হাদিছ নম্বৰ 1904। চম যে এটা ডাঙৰ মৰ্যাদা সম্পন্ন আৰু আল্লাহৰ ওচৰত প্ৰিয় আমল, সেয়া আমি এই হাদিছৰ দ্বাৰা অনুধাৱন কৰিব পাৰোঁ। কিন্তু ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে আৰাফাৰ দিনৰ চমৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ মৰ্যাদা বৰ্ণনা কৰিছে। আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, সিয়াম ইয়াউমি আৰাফা ইহতাসিবু আলাল্লাহি আন ইউকাফ্ফিৰা আস-সানা আল্লাতি ক্বাবলাহু ওয়াস-সানাতু আল্লাতি বা'দাহ। আৰাফাৰ দিনৰ চম আল্লাহ ৰাব্বুল আলমিনে বিগত আৰু অহা বছৰৰ গুণাহৰ কাফাৰা হিচাপে গ্ৰহণ কৰিছে। মুছলিম হাদিছ নম্বৰ 1163। এই হাদিছৰ ভিত্তিত জুলহিজ্জাৰ 9 তাৰিখে চম পালন কৰা সুন্নত। ইমাম নৱী ৰহিমুল্লাহ কৈছে, এইবোৰ দিনত চম পালন কৰা বহু গুৰুত্বপূৰ্ণ অৰ্থাৎ মুস্তাহাব। কোনো দেশৰ সাধাৰণ মানুহ বিশেষকৈ মহিলাসকলৰ মাজত এটা ধাৰণা প্ৰচলিত আছে যে জুলহিজ্জা মাহৰ 7, 8, আৰু 9 তাৰিখে চম পালন কৰা সুন্নত। কিন্তু চমৰ বাবে এই 3 দিনক নিৰ্দিষ্ট কৰাৰ কোনো প্ৰমাণ বা ভিত্তি নাই। জুলহিজ্জাৰ 1ৰ পৰা 9 তাৰিখলৈ যিকোনো দিন বা গোটেই 9 দিন চম পালন কৰিব পাৰে। 3 নম্বৰ, ছালাত কায়েম কৰা। ছালাত অন্যতম গুৰুত্বপূৰ্ণ, সন্মানিত আৰু মৰ্যাদাবান আমল। গতিকে এই দিনবোৰত আমি সকলোৱে চেষ্টা কৰা উচিত ফৰজ ছালাতসমূহ জামাতত আদায় কৰা আৰু বেছি নফল ছালাত আদায় কৰাৰ চেষ্টা কৰা দৰকাৰ। কাৰণ নফল ছালাতৰ দ্বাৰা বান্দা আল্লাহৰ আটাইতকৈ বেছি নৈকট্য অৰ্জন কৰে। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছে, ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, আল্লাহ তাআলাই কৈছে, যি ব্যক্তি মোৰ কোনো অলিৰ লগত শত্ৰুতা পোষণ কৰে মই তাৰ লগত যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দা ফৰজ ইবাদতকৈ মোৰ ওচৰত অধিক প্ৰিয় আন কোনো ইবাদতৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰিব নোৱাৰে। মোৰ বান্দা নফল ইবাদতৰ দ্বাৰা সদায় মোৰ নৈকট্য অৰ্জন কৰে। আনকি অৱশেষত মই তাক মোৰ এনে প্ৰিয় পাত্ৰ বনাই লওঁ যে মই তাৰ কাণ হৈ যাওঁ যিটোৰে সি শুনে, মই তাৰ চকু হৈ যাওঁ যিটোৰে সি দেখে, আৰু মই তাৰ হাত হৈ যাওঁ যিটোৰে সি ধৰে, মই তাৰ ভৰি হৈ যাওঁ যিটোৰে সি খোজকাঢ়ে। সি মোৰ ওচৰত কিবা বিচাৰিলে মই অৱশ্যে তাক সেইটো প্ৰদান কৰোঁ, আৰু যদি সি মোৰ ওচৰত আশ্ৰয় বিচাৰে মই তাক অৱশ্যে আশ্ৰয় দিওঁ। মই যিকোনো কাম কৰিব বিচাৰিলে তাত কোনো ধৰণৰ দ্বিধা সংকোচ নকৰোঁ। যিমান দ্বিধা সংকোচ কৰোঁ মুমিন বান্দাহৰ প্ৰাণহৰণত, সি মৃত্যুক অপচন্দ কৰে অথচ মই তাৰ বাচি থকাক অপচন্দ কৰোঁ। বুখাৰী হাদিছ নম্বৰ 6502। 4 নম্বৰ, দান সৎকাৰ কৰা। এই দিনবোৰত যিবোৰ আমল বেছি দৰকাৰ তাৰ মাজত অন্যতম হৈছে সৎকাৰ কৰা। আল্লাহ তাআলাই মানুহক সৎকাৰ কৰিবলৈ উদ্বুদ্ধ কৰিছে। কইছে ইয়া আইয়ুহাল্লাযীনা আমানু আনফিকু মিম্মা রাযাকনাকুম মিন ক্বাবলি আন ইয়াতিয়া ইয়াউমুন লা বাই'উন ফীহি ওয়ালা খুল্লা ওয়ালা শাফা'আ ওয়াল কাফিরুনা হুমুয যালিমুন। হে মুমিন সকল, আমি তোমালোকক যি জীবিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা। সেইদিন অহাৰ আগতেই যিদিনা কোনো ব্যৱসায় নাথাকিব আৰু নাথাকিব কোনো বন্ধুত্ব আৰু কোনো চুপাৰিছ। প্ৰকৃততে অবিশ্বাসকাৰীসকলেই অন্যায়কাৰী। সূৰা আল বাকাৰা আয়াত নম্বৰ 254। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, মা নাকাসা ছাদাকাতুম মিন মালিন ওয়া মা যাদাল্লাহু আবদান বিআফউইন ইল্লা ইজ্জান ওয়া মা তাওয়াযা আহাদুন লিল্লাহি ইল্লা রাফাআহুল্লাহ। সৎকা সম্পদক কেতিয়াও হ্রাস নকরে, ক্ষমার দ্বারা আল্লাহে বান্দার মর্যাদা বৃদ্ধি করে, আর কোনোয়ে আল্লাহর ভাবে বিনয়ী হলে আল্লাহে তাক উচ্চ মর্যাদা সম্পন্ন করে। মুসলিম হাদিস নম্বর 6757। পাঁচ নম্বর, তাকবীর তাহমিদ আর তাসবি পাঠ করা। এইবর দিনত তাকবীর অর্থাৎ আল্লাহু আকবর, তাহমিদ অর্থাৎ আলহামদুলিল্লাহ, তাহলিল অর্থাৎ লা ইলাহা ইল্লাল্লাহ আর তাসবি সুবহানাল্লাহ পড়া সুন্নত। এই দিনসমূহত জিকির আজকারর বিশেষ গুরুত্ব আছে। হাদিসত আইছে যে আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলার উপর বর্ণিত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কইছে, এই 10 দিনত নেক আমল করাতকৈ বেশি আল্লাহর ওসরত প্রিয় আর মহান কোনো আমল নাই। হে তোমালোকে এই দিনসমূহত তাহলিল অর্থাৎ লা ইলাহা ইল্লাল্লাহ, তাকবীর অর্থাৎ আল্লাহু আকবার আর তাহমিদ আলহামদুলিল্লাহ বেশি বেশি পাঠ করা। বাইহাকি শাবুল ইমান হাদিস নম্বর 3474, মুসনাদে আবি আওয়ানা হাদিস নম্বর 3024। তাকবীরর শব্দসমূহ হৈছে এই ধরনের, আল্লাহু আকবর আল্লাহু আকবর, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবর আল্লাহু আকবর ওয়ালিল্লাহিল হামদ। উল্লেখ্য যে বর্তমান তাকবীর হৈ পৰিছে এটা পরিত্যক্ত আর বিলুপ্ত প্রায় সুন্নত। আমার সকলের কর্তব্য এই সুন্নতর পুনর্জীবনের লক্ষ্যত এই সংক্রান্ত ব্যাপক প্রচলন চলা। হাদিসত উল্লেখিত আছে যে যি ব্যক্তি মূল সুন্নতসমূহৰ পৰা এটা সুন্নত পুনর্জীবিত করলে যেটো মূল পিছত বিলুপ্ত হৈ গৈছিল তাক সেই পরিমাণ সওয়াব দিয়া হব, যি পরিমাণ তার উপর অর্থাৎ সেই সুন্নতর উপর আমল করা হব, আর আমলকারীর সকলের সওয়াবের পৰা বিন্দু পরিমাণও হ্রাস করা নহব। তিরমিজি হাদিস নম্বর 677। জুলহিজ্জা মাহর আদির পৰা আইয়ামে তাসরিক শেষ নোহোৱা পর্যন্ত এই তাকবীর পাঠ করা সকলের বাবে মুস্তাহাব, কিন্তু বিশেষভাবে আরাফা দিবসের ফজরের পিছৰ পৰা মিনার দিনসমূহৰ শেষ পর্যন্ত অর্থাৎ যিদিনা মিনাত খিলগুটি দলিয়াই শেষ করব সেইদিনা আসর পর্যন্ত প্রত্যেক সালাতর পিছত এই তাকবীর পাঠ করার বাবে বিশেষ গুরুত্ব দিয়া হয়েছে। আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু আর আলী রাদিয়াল্লাহু তাআলা আনহুর পৰা এই মতটি বর্ণিত। ইবনে তাইমিয়া রাহিমুল্লাহে কৈছে ইয়াক সবাতোকৈ বিশুদ্ধ মত বুলি তেখেতে আখ্যায়িত কৰিছে। উল্লেখযোগ্য যে যদি কোনো ব্যক্তি এহৰাম বান্ধে তেন্তে সেই তালবিয়াৰ লগত মাজে মাজে তাকবীৰ পাঠ কৰিব। হাদিস দ্বাৰা ইয়াৰ এই বিষয়টো প্ৰমাণিত। ইবনে তাইমিয়া মজমু ফাতোৱা 24 নম্বৰ খণ্ড 220। 6 নম্বৰ, পশু কোরবানি কৰা। এই দিনবোৰৰ 10ম দিনত সামৰ্থবান ব্যক্তিৰ বাবে কোরবানি কৰা সুন্নতে মুআক্কাদা। আল্লাহ রাব্বুল আলামিন তেওঁৰ নবীক কোরবানি কৰিবলৈ নিৰ্দেশ দিছে, যেনে আল্লাহ তালাই কৈছে, ফসল্লি লিৰব্বিকা ওয়ানহার, আপুনি আপোনাৰ প্ৰতিপালকৰ উদ্দেশ্যে সালাত আদায় কৰক আৰু কোরবানি কৰক। সূৰা আল কাউছাৰ আয়াত নম্বৰ 2। এই 10 দিনৰ অন্যতম প্ৰিয় আমল হৈছে কোরবানি। কোরবানিৰ পশু জবেহ আৰু গরিবসকলের মাজত ইয়াৰ মাংস বিতৰণৰ দ্বাৰা আল্লাহৰ বিশেষ নৈকট্য লাভ হয়। ইয়াৰ দ্বাৰা গরিবসকলের প্রতি সহমর্মিতা প্রকাশ পায় আর সিহঁতের কল্যাণ সাধন হয়। আন আন সাধারণ আমল বেশি বেশি করা, যেনে উপর যি নেক আমলবর কথা আমি উল্লেখ করেছো, এইবর বাহিরও আন কিছু নেক আমল আছে যিবর এই দিনসমূহত বেশি করা যায়, যেনে কোরআন তিলাওয়াত, জিকির, দোয়া, দান সদকা, পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ, আত্মীয়তার হক আদায় করা, সৎ কামৰ আদেশ আর অসৎ কামৰ পৰা নিষেধ করা, সালামৰ প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা, প্ৰতিবেশীসকলৰ লগত সদাচৰণ কৰা, অতিথিক সন্মান কৰা, প পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰ কৰা, আনৰ অভাৱ প্ৰয়োজন পূৰণ কৰা, ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ ওপৰত দৰুদ পঢ়া, স্ত্ৰী আৰু সন্তানৰ বাবে অৰ্থ ব্যয় কৰা, আনক কষ্ট নিদিয়া, অধীনস্থসকলৰ প্ৰতি সদয় হোৱা, পিতৃ মাতৃৰ বন্ধু বান্ধৱীৰ প্ৰতি শ্ৰদ্ধা দেখুওৱা, মুছলিম ভাতৃৰ অজানিতে তাৰ বাবে দোৱা কৰা, প্ৰতিশ্ৰুতি আৰু আমানত ৰক্ষা কৰা, হাৰাম বস্তুৰ পৰা দৃষ্টি সংযত ৰখা, সুন্দৰভাৱে উজু কৰা, আজান আৰু ইকামতৰ মাজত দোৱা কৰা, জুমাৰ দিনা চুৰাতুল কাহাফ তিলাৱত কৰা, মছজিদত আগমন কৰা, চুন্নত চালাদসমূহ দায়িত্বশীলতাৰে আদায় কৰা, ঈদগাহত গৈ ঈদুল আজহাৰ চালাদ আদায় কৰা, প্ৰত্যেক চালাতৰ পিছত আল্লাহৰ জিকিৰ কৰা, হালাল উপাৰ্জন কৰা, মুছলিম ভাইসকলক আনন্দ দিয়া, দুৰ্বলসকলৰ প্ৰতি দয়াবান হোৱা, কৃপণতা পৰিহাৰ কৰা, ভাল কামত সহায় কৰা, ল'ৰা ছোৱালীক সুশিক্ষা দিয়া, কল্যাণ কামত মানুহক সহযোগিতা কৰা, ইত্যাদি ইত্যাদি কামবোৰ। এইবোৰৰ প্ৰতিটোৱে ইমান আৰু আল্লাহৰ মহাব্বত বৃদ্ধি কৰে, ফলত আল্লাহেও তাক ভাল পায়। এইবোৰ গোটেই এজন মুমিনৰ চৰিত্ৰৰ অংশ। এইবোৰৰ দ্বাৰা এজন মানুহ প্ৰকৃত মানুহত পৰিণত হয়। আল্লাহে এইবোৰৰ দ্বাৰা আত্মিক প্ৰশান্তি প্ৰদান কৰে। আল্লাহ তাআলা আমাক আটাইকে সেইসকল ব্যক্তিৰ মাজত অন্তৰ্ভুক্ত কৰক যিসকলে এই সুবৰ্ণ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে। আমিন। ওয়া ছাল্লাল্লাহু আলা নবীল কৰিম ওয়াল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু।